এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহ্বান। নাগালেণ্ডৰ কোহিমাৰ সমীপৰ কিছামা গাঁৱত চলি থকা হৰ্ণবিল মহোৎসৱৰ আজি তৃতীয় দিনা পৰম্পৰাগত নাগা আৰু ভাৰতীয় সংগীতেৰে মুখৰ মহোৎসৱস্থলী। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন আৰু ৰায়পুৰত ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া 359 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ এতিয়ালৈকে 10 অভাৰত 1 উইকেটৰ বিনিময়ত 56 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা 1,00,000 নিযুক্তিৰ ঠাইত বৰ্তমানলৈ 1,40,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হল বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত বিৰোধী পক্ষৰ সমালোচনাকো কটাক্ষ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ 5,000 পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। 3 বছৰত মেধাৰ ভিত্তিত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰিছে বুলি তেওঁ কয়। নতুন আৰক্ষীৰ আইনমতে কাম কৰা অসম প্ৰথমখন ৰাজ্য বুলিও তেওঁ ভাষণত উল্লেখ কৰে।
পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে, আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1,00,000 গৈ 2,00,000 পাই যাবগৈ।
উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সম পৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবল আৰু সম পৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আছে। বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ 5,010গৰাকী অসম আৰক্ষী, 411গৰাকী অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন, 361গৰাকী গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকী অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত বাছনি লাভ কৰা 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 5,550গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে লোকসভাত আজি জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈও দাবী তোলে। যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তী শিল্পীগৰাকীৰ মৃত্যু হল সেই সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰে ন্যায় দিবলৈ তেওঁ আহ্বান জনায়।
Late Zubin Garg was a legendary musician, truly Assam meant tea, oil, rhinoceros and Zubin Garg. He showed us a vision of Bor Okhom that is free from hate, fear, suspicion and mistrust. Zubin will always be our Kanchanjunga. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg and we request the government of India to give the highest civilian honor to late Zubin Garg.
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ তামোলপুৰত মহিলা উদ্যমিতা অভিযানৰ অধীনত 35,000ৰো অধিক মহিলাক চেক বিতৰণ কৰিব। জিলা প্ৰশাসনে এই কাৰ্যসূচীৰ বাবে পথালিকুচিত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াই সভাস্থলী পৰিদৰ্শন কৰি সকলো প্ৰস্তুতি আৰু ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। লোকনৃত্য, থলুৱা খাদ্যসম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত আজিও বহু লোকৰ সমাগম হয়। নাগা যুৱক যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য পৰিৱেশন আৰু দেশ বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্যগীতে উৎসৱ মুখৰ কৰি তোলা এই স্থান বিভিন্ন হস্তকলা আৰু থলুৱা ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দৰ্শকসকলক আকৰ্ষিত কৰিছে। আজি মহোৎসৱস্থলীত সমূহীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ 10 ডিচেম্বৰত সামৰণি পৰিব। এই বছৰ ব্ৰিটেইন, আয়াৰলেণ্ড, ফ্ৰান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্ৰদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণ, সমৰ্পণ তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 3 ডিচেম্বৰত এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে অহৰ্নিশে কাম কৰি যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিছে। কৰুণাধাৰাৰ সৌজন্যত কাৰ্বি আংলং জিলাৰ ডিফুত আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পুৱা পন্থী প্ৰজ্বলন, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ মুকলি হোৱাৰ লগতে দিব্যাংগসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত 6 গৰাকী দিব্যাংগ ব্যক্তিক কৰুণাধাৰাৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ৰাজ্যৰ আন জিলাসমূহৰ লগতে ধেমাজিতো আজি এই দিৱস পালন কৰা হয়। জিলাখনৰ সমগ্ৰ শিক্ষা অভিযানৰ সৰ্বাত্মক শিক্ষা গোটৰ উদ্যোগত মৰিধল কঠালমুৰি প্ৰাথমিক বিদ্যালয়, গোগামুখ চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয় আৰু তেলাম গামচুক প্ৰাথমিক বিদ্যালয়ত এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পিতৃ মাতৃৰ অভিভাৱক সন্মিলন, দিব্যাংগ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা, গছপুলি ৰোপণ, দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থী প্ৰতিষ্ঠান কমুদালয়ত দিব্যাংগ দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। সজাইত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। লংকা হাইস্কুলৰ প্ৰাংগণত অভিজ্ঞ চিকিৎসকৰ এটা দলে কেইবাগৰাকীও লোকক চিকিৎসা সেৱা আগবঢ়ায়। পূব নলবাৰী শিক্ষাখণ্ডৰ উদ্যোগত আজি মুকুচি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে বিদ্যালয়খনত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বৰপেটাত আজিৰে পৰা 4th ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে আজি বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু বিশিষ্ট উদ্ভাৱক উদ্ধৱ বৰালে বিজ্ঞান মেলা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত বৰপেটাৰ এই গ্ৰন্থমেলাতে প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন হৈছিল। বৰপেটা গ্ৰন্থমেলাৰ এই আৰ্হিতে পৰৱৰ্তী সময়ত অসম সাহিত্য সভাকে ধৰি আন আন গ্ৰন্থমেলাতো বিজ্ঞান মেলা সংযোজন কৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। বিজ্ঞান মেলা উদ্বোধন কৰি বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী সন্মানেৰে বিভূষিত উদ্ধৱ বৰালীয়ে গ্ৰন্থমেলাৰ লগত বিজ্ঞান মেলাৰ সংযোজন অভিনৱ চিন্তা বুলি অভিহিত কৰে। তেওঁ কয় যে বিজ্ঞান অবিহনে একো নহয়। এই গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ আগশাৰীৰ কেইবাটাও প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি বিভিন্ন শৈক্ষিক আৰু সৃষ্টিশীল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। পশ্চিম গোৱালপাৰা সমজিলা প্ৰশাসন আৰু কৃষ্ণাই সুৰভী সাহিত্য গোষ্ঠীৰ উদ্যোগত আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে 2nd কৃষ্ণাই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে। গ্ৰন্থমেলাৰ বাকৰিত ভাৰত ৰত্ন সন্মানৰ বিভূষিত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি প্ৰতিদিনাই গ্ৰন্থ উন্মোচন, সাহিত্য আলোচনা, কবিতা পাঠ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি 3:05 প্ৰচাৰিত বিশেষ প্ৰাসংগিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। এই খণ্ডত আপোনালোকে চৰাইদেউ জিলাৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কত মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
ধেমাজি জিলা আৰু সেশ্যন ন্যায়াধীশৰ আদালতে এগৰাকী নাবালিকাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত এজনক আজি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। ২০২১ চনৰ জুলাইত সংঘটিত ঘটনাৰ গোচৰত জিলা আৰু সেশ্যন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত লক বাহাদুৰ ছেত্ৰীক ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ৩২৪, ৩৭৬ ধাৰা আৰু পক্সো আইনৰ ৬ নম্বৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্ৰেচন বিভাগৰ সহকাৰী অধ্যাপক ডঃ হবিবুৰ ৰহমান লস্কৰ আৰু তেওঁৰ দলে ফাইনেন্স ইণ্টিগ্ৰেটেড এক্সেছ কণ্ট্ৰল ডিভাইচ অৰ্থাৎ ফিনটেক নামৰ আহিলাৰ বাবে ব্ৰিটেইনৰ পৰা পেটেণ্ট লাভ কৰিছে। ব্ৰিটেইনৰ বৌদ্ধিক সম্পদ কাৰ্যালয়ে তেওঁলোকে উদ্ভাৱন কৰা এই পেটেণ্টক এটা বিশেষ নম্বৰ প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ডঃ লস্কৰৰ দলে ভাৰততো পেটেণ্ট লাভ কৰিছিল। যোৱা বছৰৰ ২১ মাৰ্চত ইকুইটি ৰিস্ক মেনেজমেণ্ট নামৰ আহিলাৰ বাবে এই পেটেণ্ট লাভ কৰা হৈছিল। গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ৩১ ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব। পূৰ্বে এনে প্ৰমাণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰত পলম হোৱা বুলি উত্থাপিত অভিযোগসমূহৰ ভিত্তিত এনেধৰণে বিশেষ শিবিৰ মুকলি কৰি প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৰ বৃদ্ধি নকৰাকৈ পৌৰ নিগমে ৰাজহ সংগ্ৰহৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত তেওঁ সংবাদমেলত সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা পুঁজি লাভ কৰিবলৈ হলে পৌৰ নিগমে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব লাগে। এই অনুসৰি অহা বছৰৰ মাৰ্চৰ ভিতৰত ১২-১৩% ৰাজহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটী মহানগৰীত মহৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে পৌৰ নিগমে ৪০টা যন্ত্ৰৰে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি নলা নৰ্দমাসমূহত মহৰ কণী ধ্বংস কৰাৰ বাবে স্প্ৰে মেচিনেৰে ঔষধ স্প্ৰে কৰা হৈছে বুলিও তেওঁ কয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা ৫ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱা ৮ বজাৰ প্ৰসংগ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰনাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰে। ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পবিত্ৰ ভাগৱত বহন কৰে। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰে। আবেলি মুকলি সভাত সুৰজমল চাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু উপস্থিত থাকে। মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে উন্মোচন কৰিব। এই অনুষ্ঠানত পুৰীৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশ ল'ব। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৩৫৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই দ্বিতীয় উইকেটৰ জুটিত এতিয়ালৈকে অপৰাজিত ৬০ ৰাণ যোগ দিছে। দলটোৰ অপেনাৰ কুইণ্টন ডি কক ৮ ৰাণত আউট হয় যদিও এইডেন মাৰ্ক্ৰাম আৰু অধিনায়ক টেম্বা বাভুমাই দ্বিতীয় উইকেটৰ জুটিত দৃঢ়তাৰে খেলি আছে। এতিয়ালৈকে দক্ষিণ আফ্ৰিকাই ১৫ অভাৰত এটা উইকেটৰ বিনিময়ত ৮৩ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে ৬৬ আৰু ৰবীন্দ্ৰ জাদেজাই ২৪ ৰাণ কৰি অপৰাজিত হৈ থাকে। ঋতুৰাজ গাইকোৱাৰে সৰ্বাধিক ১০৫ আৰু বিৰাট কোহলীয়ে ১০২ ৰাণৰ বৰঙণি আগবঢ়ায়। ৩খনীয়া খেলৰ শৃংখলাটোৰ প্ৰথমখন এদিনীয়াত ভাৰতে ১৭ ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত সম্প্ৰতি ১-০ৰ অগ্ৰগতি লাভ কৰি আছে। যোৰহাট জিলাৰ পকামোৰাৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহ্বান। নাগালেণ্ডৰ কোহিমাৰ সমীপৰ কিছামা গাঁৱত চলি থকা হৰ্ণবিল মহোৎসৱৰ আজি তৃতীয় দিনা পৰম্পৰাগত নাগা আৰু ভাৰতীয় সংগীতেৰে মুখৰ মহোৎসৱস্থলী। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন আৰু ৰায়পুৰত ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া ৩৫৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ এতিয়ালৈকে ১৫ অভাৰত এটা উইকেটৰ বিনিময়ত ৮৩ ৰাণ সংগ্ৰহ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৭ বাজি ১০ মিনিটত শুনিবলৈ পাব।